আকাশবাণী গুৱাহাটী পৰ্যটনী সময় বাতৰিৰ সৈতে মই কুমাৰ ডেভিদ দাস। শূন্য শুল্কৰে ইউৰোপৰ 27খন দেশলৈ ৰপ্তানি হ'ব অসমৰ চাহ। কেন্দ্ৰীয় চৰকাৰে 27খন ইউৰোপীয় দেশৰ সৈতে অলপতে কৰা চুক্তিৰ জৰিয়তে এয়া সম্ভৱ হৈ উঠিব। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰি কয় যে ভাৰত আৰু ইউৰোপীয় দেশসমূহৰ মাজত হোৱা চুক্তিয়ে বিশেষভাৱে ডিব্ৰুগড়বাসীক লাভান্বিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে প্ৰশংসনীয় পদক্ষেপে অসমৰ চাহ বাগিচাসমূহ আৰু অৰ্থনীতিক সমৃদ্ধ কৰিব বুলিও তেওঁ কয়। ডিব্ৰুগড়ৰ ঐতিহ্য চাহ উদ্যোগৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে এই ডিব্ৰুগড়ৰ ভূমিৰ পৰা অসমৰ চাহৰ সুগন্ধি সমগ্ৰ বিশ্বতে বিয়পি পৰে। ডিব্ৰুগড়ে ভাৰতক বিশ্বৰ বুকুত সুকীয়া পৰিচয় দিছে বুলিও তেওঁ ভাষণত কয়। চাহৰ ৰাজধানী হিচাপে পৰিচিত ডিব্ৰুগড়ৰ চাহ উদ্যোগে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত সবল ভূমিকা লোৱাৰ কথাও তেওঁ সদৰি কৰে।
ভাৰত চৰকাৰে ইউৰোপীয়ান ইউনিয়ন কে 27 দেশো কে সাথ ফ্রি ট্রেড এগ্রিমেন্ট কৰা और फ्री ट्रेड एग्रीमेंट का फायदा सबसे बड़ा फायदा हमारे आसाम के डिब्रूगढ़ को होने वाला है भाई। यहाँ के चाय बागानों में जो चाय बनती है ना वो पूरे यूरोप के 27 देशों में जीरो टैरिफ के साथ यूरोपियन के मॉर्निंग टी के कप में पहुंच जाएगी। एक बहुत बड़ा बाजार আসাম কি চাই কে লিয়ে মোদী জি নে খোলা হে।
ইবিনে শেহতীয়াকৈ অসমত দ্ৰুতগতিত জনগাঁথনিৰ পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি শ্ৰীশ্বাহে এনে পৰিৱৰ্তনত বাধা দিব নোৱাৰিলে অসম এদিন ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'ব বুলি কয়। অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিলে প্ৰতিজন অনুপ্ৰৱেশকাৰী খেদি পঠিওৱা হ'ব বুলিও গৃহমন্ত্ৰীগৰাকীয়ে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। ডিব্ৰুগড়ৰ কাৰ্যসূচী সামৰণি মাৰি শ্ৰীশ্বাহে ধেমাজিৰ কাৰেং চাপৰিত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানতো মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় আৰু সামাজিক উৎসৱ মেডাম মেফিৰ আয়োজন কৰা হৈছে। পুলিন পোঠাসকলৰ উপাসনাৰে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি এই উৎসৱ পালন কৰা হয়। শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাচু জিলা সমিতিৰ সহযোগত কালিৰে পৰা মেডাম মেফি অনুষ্ঠিত হৈছে। প্ৰতিবছৰে মেডাম মেফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰি অহা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথনৰ পৰিৱৰ্তে এইবাৰ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰাণৰ আয়োজন কৰা হৈছে। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত হ'বলগীয়া এই প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। ধেমাজি জিলাৰ হাবুঙতো যোৱা বৃহস্পতিবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠিত হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি গ্ৰন্থমেলা, বাণিজ্য মেলা, ফুটবল, কুইজ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আজি মেডাম মেফিৰ মুকলি সভাত ইতিহাসবিদ নগেন হাজৰিকা আৰু সাহিত্যিক সাংবাদিক উমেশ চেতিয়াক 2025-26 বৰ্ষৰ হাবুং বঁটা আগবঢ়োৱা হ'ব। গুৱাহাটী মহানগৰীতো পৰম্পৰাগত ৰীতি নীতিৰে আজি মেডাম মেফি উদযাপন কৰা হ'ব। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত নদবোমাৰ চুকাফনগৰত দিনজোৰা কাৰ্যসূচীত আয়োজিত মেডাম মেফিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ আছুতীয়া পুঁজিৰে আটক ধুনীয়াকৈ নিৰ্মাণ কৰা স্বৰ্গদেউ চাউলুং চুকাফাৰ এটা বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মেডাম মেফি উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত তেওঁ পুলিন পোঠাসকলৰ আশীৰ্বাদেৰে সকলোৰে পথ সদায় আলোকিত হ'ব বুলি কামনা কৰে। খুমটাই বিধানসভা সমষ্টিৰ 30,957 আত্মসহায়ক গোটৰ সদস্যৰ মাজত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 চেক বিতৰণ কৰা হ'ব। এই উপলক্ষে নৰাগাঁও খেলপথাৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰকাশা, খুমটাইৰ বিধায়ক মৃণাল শইকীয়াও অংশ ল'ব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 12 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৰাগাঁও মিনি ষ্টেডিয়াম মুকলি কৰিব। 14 বিঘা ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখনত ছুইমিং পুল, ইনডোৰ ষ্টেডিয়াম, বেডমিণ্টন কোৰ্ট, শ্বুটিং, টেবুল টেনিছ কক্ষ আৰু ব্যায়ামগাৰৰ সুবিধা আছে। যোৰহাটৰ বিশিষ্ট লোকশিল্পী তথা লোক সংস্কৃতিৰ সাধক মুকুন্দ মাধৱ বৰাৰ কালি সন্ধিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। যোৰহাটৰ বালিগড় নিবাসী বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 52 বছৰ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।